চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে আৰু এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতেই আমাক জনায়, আৰু তেনেকুৱা চিঠিবিলাকে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি পত্ৰ লিখিছেনে? অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো। যোৱা অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তাৰ 1 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালো। আজি আমি মুঠিয়ে লিখা শুভবাৰ্তা 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আশা কৰোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱালা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া পিতা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমিয়েই আমাৰ চলাওঁতা হোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 2 নম্বৰ অধ্যায়লৈ আহিছো। এই সকলোখিনি প্ৰকৃততে ঘটি যোৱা ঘটনাৰ ঐতিহাসিক বিৱৰণ, কিন্তু এই ঘটনাবিলাকৰ অন্তৰালত অতি গুৰুত্বপূৰ্ণ সত্য প্ৰকাশ কৰা হৈছে আৰু আমি সেই কথাটো মন কৰা উচিত। আমি ইতিমধ্যে কৈছো যে প্ৰতিখন শুভবাৰ্তা একোটা বিশেষ গোটৰ প্ৰয়োজন আগত ৰাখি লিখা হৈছিল। মঠিয়া লিখা শুভবাৰ্তা ইছৰাইল জাতিৰ প্ৰতি লিখা হৈছিল। ই আছিল ধৰ্মৰ প্ৰতি মন দিয়া লোকৰ প্ৰতি লিখা শুভবাৰ্তা। ইয়াত চাৰিটা ভাৱবাণী ফুলিওৱাৰ বিৱৰণী আছে। যীশুৰ জন্মত কেনেদৰে পুৰণি নিয়মৰ এই ভাৱবাণীকেইটা ফুলিয়াইছিল সেইটো দেখুৱাই উদ্দেশ্য বুলি আমি ভাবোঁ এই দুই নম্বৰ অধ্যায়টোৰ। এই দুই নম্বৰ অধ্যায়টোত চাৰিটা এনেকুৱা বিশেষ ভাৱবাণী ফুলিওৱাৰ কথা আমি পাওঁ। যীশুৰ দিনতো নিশ্চয় বহুতো শাস্ত্ৰ অধ্যয়ন কৰা লোক আছিল আৰু এই ভাৱবাণীবোৰ কেনেকৈ ফুলিয়াব বুলি হয়তো তেওঁলোকে ভাবি আছিল। অসম্ভৱ নহলেও এইটো অতি কঠিন কথা যেন লাগি আছিল। আমি ইয়াত কেইটামান ভাৱবাণীৰ তালিকা দিব খুজিছো আৰু তাৰ পাছত আমি চাম যীশুৰ জন্মত সেইবোৰ কেনেকৈ ফলিয়াইছিল। প্ৰথমটো আছিল তেওঁৰ বৈতলেহেমত জন্ম হ'ব লগা আছিল। মিখা পাঁচ নম্বৰ অধ্যায়ৰ দুই নম্বৰ পদত এই কথাটো লিখা আছিল। মিখা পাঁচ নম্বৰ অধ্যায়ৰ দুই নম্বৰ পদ যে যীশুৰ বৈতলেহেমত জন্ম হ'ব লাগে। দ্বিতীয়তে তেওঁক মিছৰৰ পৰা মাতি অনা হ'ব লাগে এইবুলি ভাৱবাণী কৰা আছিল। হোছেয়া এঘাৰ নম্বৰ অধ্যায়ৰ এক নম্বৰ পদ। তৃতীয়তে ৰামাত ক্ৰন্দন হ'ব লাগে, জিৰিমিয়া একত্ৰিশ নম্বৰ অধ্যায়ৰ পোন্ধৰ নম্বৰ পদত এইবুলি লিখা আছিল। আৰু চতুৰ্থতে তেওঁ যীচয়ৰ মূঢ়াৰ পৰা ওলোৱা গজালি হ'ব লাগিব আৰু তেওঁক নাচৰতীয়া বোলা হ'ব, যীচয়া এঘাৰ নম্বৰ অধ্যায়ৰ এক নম্বৰ পদ। এতিয়া অলপ মন দি শুনিবচোন, কথাটো চিন্তা কৰি চাওক। যিহেতু যীশুখ্ৰীষ্ট বৈতলেহেমত জন্মিব, গতিকে ৰামাত আকৌ কেনেকৈ ক্ৰন্দন হ'ব? সেই ঠাই জিৰচালেমৰ পৰা যিমান উত্তৰে অৱস্থিত, বৈতলেহেম জিৰচালেমৰ পৰা সিমান দক্ষিণে অৱস্থিত, কিন্তু তেওঁ জন্মিব বৈতলেহেমত আৰু তেওঁক মিছৰৰ পৰা মাতি অনা হ'ব, কিন্তু তেওঁক নাচৰতীয়া বুলিহে জনা যাব। এতিয়া প্ৰশ্ন হ'ল, এটি কণমানি কেঁচুৱাত ইমানবোৰ ভাৱবাণী কেনেকৈ ফলিয়াব পাৰে, এই আটাইকেইটা কথা কেনেকৈ সম্ভৱ হ'ব পাৰে? কিন্তু মুঠিয়ে আমাক দেখুৱাই দিছে কেনেকৈ এই ভাৱবাণী অথবা ইতিহাসত অলপো হেৰফেৰ নকৰাকৈ কিমান আক্ষৰিকভাৱে, সঠিকভাৱে আৰু সহজভাৱে সকলোবিলাক ফলিয়াইছিল। ঈশ্বৰে যেনেদৰে ঘটিব বুলি কৈছিল সকলোবিলাক তেনেদৰেই ঘটিছিল। আজি প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন সম্বন্ধে আমি যেতিয়া কোনো ভাৱবাণী পাওঁ, আমি সেইবোৰ খাপ খুৱাবলৈ টান যেন পাওঁ। সেইবোৰ কেনেকৈনো ফলিয়াব ভাবিবলৈ আমাৰ অলপ টান লাগে। সেইবোৰ ফলিওৱাৰ সময় আহি আছে বুলি আমাৰ ধাৰণা, আৰু এই সকলোবোৰ সাধাৰণভাৱে আৰু স্বাভাৱিকভাৱেই ঘটা আমি দেখিবলৈ পাম। আমাৰ বাবে এইবোৰ সাঁথৰ যেন লাগিব পাৰে, কিন্তু যেতিয়া আমি তেওঁৰ উপস্থিতিলৈ আহিম আৰু এই সকলোবোৰ ফলিয়াব, এইবোৰ তেওঁৰ প্ৰথম আগমনৰ ক্ষেত্ৰত থকা ভাৱবাণীবোৰৰ নিচিনাকৈয়ে সহজভাৱে ফলিয়াব। সেই সাঁথৰৰ প্ৰতিটো টুকুৰা সঠিকভাৱে খাপ খাই পৰিব আৰু আমি আচৰিত হ'ম, আগতে কথাটো আমি কিয় বুজি পোৱা নাছিলো বুলি ভাবি। পাঠ কৰি দিম মঠি দুই নম্বৰ অধ্যায়ৰ এক নম্বৰ পদ। হেৰোদ ৰজাৰ দিনত যিহুদিয়াৰ বৈতলেহেমত যীশুৰ জন্ম হলত, চোৱা, পূব ফালৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে জিৰচালেমলৈ আহি সুধিলে। এয়া সেই জ্ঞানী পণ্ডিতসকলৰ আগমনৰ ঐতিহাসিক বিৱৰণ। এই কথাটো মন কৰক যে তেওঁলোক হেৰোদ ৰজাৰ দিনত আহিছিল। হেৰোদে কোনো প্ৰতিযোগিতা বিচৰা নাছিল। হেৰোদে সহ্য কৰিব নোৱাৰা বস্তুটো আছিল প্ৰতিযোগিতা। গতিকে জিৰচালেমলৈ পণ্ডিতকেইজন অহাত তেওঁ নিশ্চয় সচকিত হৈছিল। পূব দেশৰ পৰা তিনিজন জ্যোতিষী পণ্ডিত জিৰচালেমলৈ আহি সুধিলে, আপোনাৰ বাইবেলত তেনেদৰে লিখা আছেনে বাৰু যে পূব দেশৰ পৰা তিনিজন জ্যোতিষী পণ্ডিত জিৰচালেমলৈ আহি সুধিলে? আপোনাৰ বাইবেলত আছেনে? আপুনি নিশ্চয় ক'ব নাই। আপুনি তিনিজন শব্দটো নিজে লগাই দিছে, কিন্তু বাইবেলত এনেদৰেহে লিখা আছে, পূব ফালৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিত জিৰচালেমলৈ আহি সুধিলে বুলি। কিন্তু বৰদিনৰ কাৰ্ডবিলাকত আপোনাক তেনেদৰেই শিকোৱা নহয়নে বাৰু যে তিনিজন জ্যোতিষী পণ্ডিত আহিছিল? আমি ভাবোঁ বহুতো মানুহে বাইবেলতকৈ বৰদিনৰ কাৰ্ডৰ পৰাই বৰদিনৰ বিষয়ে বেছিকৈ শিকি থাকে। গতিকে তেওঁলোকৰ বহুতো অশুদ্ধ ধাৰণা থাকে। আমি তাৰে কিছুমান আঁতৰ কৰিবলৈ চেষ্টা কৰিম এই অধ্যায়ত। প্ৰথমতে বিৱৰণীয়ে আমাক এইবুলি কোৱা নাই যে তিনিজন জ্যোতিষী পণ্ডিত আহিছিল। কিমানজন আহিছিল আমি নাজানো, কিন্তু মাত্ৰ তিনিজনে হেৰোদক আমনি দিব বা জিৰচালেমক উত্তেজিত কৰিব পাৰিলেহেঁতেননে? হয়তো 300 মানুহে তেনে কৰিব পাৰে। পূব দেশৰ পৰা অহা এই জ্ঞানী পণ্ডিতসকল বিভিন্ন ঠাইৰ পৰা অহা যেন আমাৰ লাগে। তেওঁলোকে তৰাৰ গতিবিধি অধ্যয়ন কৰি আছিল, আৰু যেতিয়া এই নতুন তৰাটো ওলাল তেওঁলোক একগোট হৈ জিৰচালেমলৈ আহিল। তেওঁলোক কিমানজন আছিল আমি ক'ব নোৱাৰো, কিন্তু কিজানি 300 জনমান আছিল। কিন্তু আমি 300 জন আছিল বুলি কোৱা নাই, সঠিক সংখ্যাটো নাজানো বুলিহে কৈছো। কিন্তু সেই জ্ঞানী পণ্ডিতবিলাক আহিছিল। 2 নম্বৰ পদ, যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত? কিয়নো আমি তেওঁৰ তৰা পূবফালে দেখা পাই তেওঁক প্ৰণিপাত কৰিবলৈ আহিলো। তেওঁলোকে এজন ৰজা বিচাৰি আহিছিল, আৰু সেই কথাটোৱেই হেৰোদ ৰজাক চিন্তাত পেলালে। আমি তেওঁৰ তৰা পূবপিনে দেখা পাই, কবিতাত আজিকালি সেইটো পূবদেশীয় তৰা বুলি কোৱা হয়, আৰু ইষ্টাৰ্ণ ষ্টাৰ নামে এটা অনুষ্ঠানো আছে। কিন্তু আচলতে সেইটো পূবদেশীয় তৰা নহয় বুলি কোৱা শুনি সেই অনুষ্ঠানৰ মেট্ৰনগৰাকীয়ে বৰ বেয়া পাইছিল। তেওঁলোকে যদি সেই তৰাটো পূব দিশৰ পৰা দেখা পাইছিল আৰু সেইটো যদি পূবদেশীয় তৰা আছিল, তেনেহ'লে তেওঁলোক গৈ গৈ আমাৰ এই দেশ বা তাতোকৈ পূবৰ কোনোবা দেশতহে উপস্থিত হ'লহেঁতেন। কিন্তু তৰাটো আছিল পশ্চিমত আৰু তেওঁলোকে দেখিছিল পূবফালৰ পৰা। জ্ঞানী পণ্ডিত কেইজন আছিল পূবত, তৰাটো আছিল পশ্চিমত, আৰু তেওঁলোকে তৰাটোৰ পিনে লক্ষ্য কৰি কৰি গৈ গৈ জিৰচালেম পাইছিলগৈ। তেওঁলোক পশ্চিমলৈ আহিছিল, তেওঁলোক পূবলৈ যোৱা নাছিল। গতিকে আমি সুধিব খোজো, তেওঁলোকে বাৰু তৰাটো এজন ৰজাৰ লগত কেনেকৈ সাঙুৰিলে, আৰু বিশেষকৈ ইছৰাইলৰ সৈতে? সেই তৰা দেখি ইছৰাইলৰ ৰজা জন্ম হ'ল বুলি তেওঁলোকেনো কেনেকৈ অনুমান কৰিলে? এইটো নিশ্চয় এটা সুধিবলগীয়া কথা। আমি এই কথাই জানো যে পূবৰ সেই অঞ্চলত মানুহবোৰৰ মাজত বিলিয়মে দিয়া ভাৱবাণী এটা আছিল। সেইটো নো আকৌ কি, হয়তো আপোনাৰ মনত আছে, তথাপি আমি পাঠ কৰি দিব খুজিছো। গণনা পুস্তক 24 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত সেইটো আছে, মই তেওঁক দেখিছো কিন্তু বৰ্তমানে নাই, তেওঁক দৰ্শন পাইছো কিন্তু তেওঁ ওচৰত থকা নাই। জাকুবৰ মাজৰ পৰা এটা তৰা উদয় হ'ব, ইছৰাইলৰ মাজৰ পৰা এক ৰাজদণ্ড উঠিব, সেয়ে মোৱাবৰ দীৰ্ঘ প্ৰস্থ গুৰি কৰিব আৰু হুৰামোৰা কৰা গোটেই বংশক সংহাৰ কৰিব। বিলিয়মে ভাৱবাণী দিছিল ইছৰাইল দেশৰ সংক্ৰান্তত। এই ভাৱবাণীত কোৱা হৈছে যে জাকুবৰ পৰা এটা তৰা ওলাব, অৰ্থাৎ ইছৰাইল জাতিৰ পৰা এটা তৰা ওলাব, আৰু ইছৰাইলৰ পৰা এডাল ৰাজদণ্ড ওলাব। সেই তৰা আৰু ৰাজদণ্ড একেলগে যায়। পুৰণি নিয়মৰ একমাত্ৰ এই ঠাইতেই ভাৱবাণীত এই দুয়োটা একেলগে আমি দেখা পাওঁ। পূব দেশৰ জ্ঞানী পণ্ডিতসকলে সেই ভাৱবাণী জানিছিল, গতিকে তেওঁলোকে সেই ৰহস্যময় প্ৰাচ্যৰ পৰা ৰজাজন বিচাৰি আহিছিল, যেতিয়া তেওঁলোকে সেই বিশেষ ধৰণৰ তৰাটো দেখা পাইছিল। এই কথাটোৱে জিৰচালেম নগৰৰ লগতে বুঢ়া ৰজা হেৰোদকো বিশেষভাৱে চিন্তাত পেলালে। 3 নম্বৰ পদ, হেৰোদ ৰজাই এই কথা শুনিলত তেওঁৰ আৰু তেওঁৰে সৈতে গোটেই জিৰচালেমৰ উগুল থুগুল লাগিল। জিৰচালেমত অতি চকুত লগা ধৰণে জ্ঞানী লোকৰ দলটো আহি যেতিয়া উপস্থিত হ'ল আৰু এনেকুৱা প্ৰশ্ন সুধিলে, তেতিয়া গোটেই নগৰখনতেই হুলস্থুল লাগিল। হেৰোদ ৰজাই এই বিষয়ে জানিব বিচাৰিলে। এওঁ আছিল বিখ্যাত ৰজা হেৰোদ, অতি অন্ধবিশ্বাসী লোক। যদি আপোনাৰ লগত বাইবেল অভিধান আছে, আপুনি হেৰোদৰ পৰিয়ালৰ বিষয়ে অলপ পঢ়ি চাব পাৰে। তেওঁলোক অতি কুখ্যাত লোক আছিল। তেওঁলোক প্ৰথম শতিকাৰ মাফিয়াৰ নিচিনা লোক আছিল, আৰু হেৰোদ তেওঁলোকৰ মাজৰ আটাইতকৈ কুখ্যাত লোক আছিল বুলি ক'ব পাৰি। তেওঁ নিজৰ পদবী ধনেৰে কিনি লৈছিল ৰোমান শাসকৰ পৰা। তেওঁ আচলতে ইছৰাইলৰ একেবাৰে নাছিল আৰু তেওঁ এইজনক বিচাৰি উলিয়াবলৈ অতি উৎকণ্ঠিত হৈছিল, কাৰণ তেওঁৰ এজন প্ৰতিদ্বন্দ্বীস্বৰূপ বুলি হেৰোদে ভাবিছিল, যে যিহুদীবিলাকৰ ৰজা এজন জন্মিছে আৰু তেওঁৰ ডাঙৰ প্ৰতিদ্বন্দ্বী। 4 নম্বৰ পদ, তাতে তেওঁ সকলো প্ৰধান পুৰোহিত আৰু মানুহবিলাকৰ অধ্যাপকসকলক গোটাই সুধিলে, খ্ৰীষ্ট কোন ঠাইত জন্মিব? তেওঁ কেৱল সোধা নাছিল, তেওঁ দাবী কৰিছিল। তেওঁ কৈছিল, মই জানো তোমালোকৰ শাস্ত্ৰ আছে আৰু তাত আহিবলগীয়া মচীহ এজনৰ বিষয়ে লিখা আছে, তেওঁ ক'ত জন্মিব লগা আছে মোক কোৱা। অতি আচৰিত কথা এইয়ে যে তেওঁলোকে সেই কথাটো ক'বলৈ সক্ষম হৈছিল। 5 আৰু 6 নম্বৰ পদ, তেওঁলোকে তেওঁক ক'লে, যিহুদিয়াৰ বৈতলেহেমত, কিয়নো ভাববাদীৰ দ্বাৰাই এইদৰে লিখা আছে, হে যিহুদা দেশৰ বৈতলেহেম, যিহুদাৰ অধিপতিৰ মাজত তুমি কোনোমতে আটাইতকৈ সৰু নোহোৱা, কিয়নো তোমাৰ মাজৰ পৰা এজন অধিপতি ওলাব, তেওঁ মোৰ ইছৰাইল লোকক প্ৰতিপালন কৰিব। হেৰোদে পণ্ডিতসকলক এই প্ৰশ্নটো সোধোতে সেইটো শাস্ত্ৰৰ ক'ত আছে বুলি তেওঁলোকে বিচাৰি থাকিব লগা হোৱা নাছিল, সেইটো ক'ত আছে তেওঁলোকে জানিছিল। মিখা 5 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ, আচলতে তেওঁলোকে সেই শাস্ত্ৰাংশ উলিয়াই চাব লগাও হোৱা নাছিল, কাৰণ সেইটো তেওঁলোকৰ মনতেই আছিল, তেওঁলোকে সেইটো নিশ্চয় মুখস্থ ক'ব পাৰিছিল। আহিবলগীয়া মচীহৰ বিষয়ে তেওঁলোকে সকলো কথা জানিছিল, কিন্তু সমস্যাটো এয়ে আছিল যে তেওঁলোকৰ আগ্ৰহটো আছিল কেৱল শৈক্ষিক বা জ্ঞানবৰ্ধনৰ বাবেহে, কিন্তু গুৰুত্ব দিয়া আগ্ৰহ নাছিল। ব্যক্তিগতভাৱে কোনো অৰ্থপূৰ্ণ কথা তাত তেওঁলোকে বিচাৰি চোৱা নাছিল। তেওঁলোকৰ নিচিনা আজি বহুতো মানুহে বাইবেলত থকা কথাবোৰহে জানে আৰু কিছুমান তথ্যহে জানে, কিন্তু এই কথাবোৰে তেওঁলোকৰ বাবে কোনো ব্যক্তিগত অৰ্থ প্ৰকাশ নকৰে। যিহেতু সেই পণ্ডিতসকলে পুৰণি নিয়মৰ কথাবোৰ ইমান ভালদৰে জানিছিল, আপুনি হয়তো ভাবিব পাৰে তেওঁলোকে কিজানি সেই জ্ঞানী পণ্ডিতবোৰৰ ওচৰলৈ গৈ কৈছিল, আপোনালোকৰ লগতে আমাকো উঠাই লৈ যাওক, আমিও মচীহলৈ বাট চাই আছো, আমিও তেওঁক চাবলৈ যাওঁ। নাই, তেওঁলোকে তেনে কৰা নাছিল। প্ৰিয় শ্ৰোতা, আজি বাৰু কিমান মানুহে প্ৰভু যীশুৰ আগমনলৈ সঁচাকৈ বাট চাই আছে? আমি এই বিষয়ে কথা কওঁ আৰু ভাৱবাণীবিলাকৰ বিষয়ে বহু অধ্যয়ন কৰোঁ। আপুনি বাৰু তেওঁক আজিয়েই দেখা পাব বিচাৰেনে? আজি যদি তেওঁ আপোনাৰ আগত দেখা দিয়েহি, তেওঁ বাৰু আপুনি কৰি থকা কিবা কামত ব্যাঘাত জন্মোৱা হ'ব নেকি? আপুনি বাৰু তেওঁক এইদৰে ক'ব খুজিব নেকি, আপুনি অলপ পাছত আহিলেই ভাল আছিল? হেৰোদে বিধান পণ্ডিতসকলৰ পৰা কথাখিনি জানিব পাৰিলে। 7 নম্বৰ পদ, তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিতকেইজনক গুপুতে মাতি সেই তৰা ওলোৱা কিমান দিন হৈছে ইয়াকে ঠিককৈ তেওঁবিলাকৰ পৰা সুধি ল'লে। আমি এতিয়া এটা মন্তব্য কৰিম আৰু সেইটো পাছত প্ৰমাণ কৰিবলৈ চেষ্টা কৰিম। তৰাটো সেই জ্ঞানী পণ্ডিতসকল ঠিক জিৰচালেমলৈ অহাৰ কিছু আগতেই ৰাতিৰ আকাশত ওলাইছিল। তেওঁলোকে উটত উঠি আহিছিল, জেট প্লেনেৰে অহা নাছিল। উটেৰে যাত্ৰা কৰাটো বেছ কষ্টকৰ। আমি ভাবোঁ তৰাটো ওলোৱা এবছৰমান হোৱাৰ পাছতহে তেওঁলোক আহি জিৰচালেম পাইছিলহি। এইটো তেওঁলোকৰ বাবে বৰদিনৰ সৰু উদযাপন এটা মাত্ৰ নাছিল। তেওঁলোকে ইমান কষ্টকৰ যাত্ৰা কৰি থাকোঁতে এই আশা লৈ লৈ আহিছিল যে তেওঁলোকে খ্ৰীষ্টক, সেই ৰজাক দেখা পাব আৰু তেওঁলৈ উপহাৰ আগবঢ়াব। এই কথাটো মন কৰক যে সেই তৰা ওলোৱাৰ সঠিক সময়টো হেৰোদ ৰজাই ভালদৰে জানি ল'লে। এই কথাটো মনত ৰাখক, কাৰণ ঘটনাটোৰ পাছৰ কথাখিনিত এই কথাটোৰ গুৰুত্ব আছে। গতিকে হেৰোদে সেই জ্যোতিষী পণ্ডিতসকলক বৈতলেহেমলৈ পঠিয়ালে। 8 নম্বৰ পদ, আৰু তেওঁলোকক বৈতলেহেমলৈ পঠাই দি ক'লে, তোমালোকে গৈ সেই ল'ৰাটিৰ বিষয়ে ঠিককৈ বিচাৰ লোৱাগৈ আৰু তেওঁক পালে মোক সংবাদ দিবাহি, যেন ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম। তেওঁ এটা বুঢ়া সাপৰ নিচিনা চালাকি কৰিছে। হেৰোদ তেনেকুৱাই আছিল। যদি তেওঁ ক'লেহেঁতেন ইয়াত এজন ৰজা জন্মিছে, মই তেওঁক বধ কৰিম। আৰু তাৰ পাছত যদি বৈতলেহেমলৈ সৈন্য পঠিয়ালেহেঁতেন, তেওঁ কেতিয়াও শিশুটি বিচাৰি নাপালেহেঁতেন, কাৰণ তেওঁক লুকুৱাই ৰখা হলহেঁতেন। গতিকে জ্ঞানী পণ্ডিতসকল গৈ শিশুটি বিচাৰি তেওঁক আহি খবৰ দিয়াটোৱেই বুদ্ধিমানৰ কাম বুলি তেওঁ জানিছিল। তেওঁ গৈ পেলাই তেওঁক প্ৰণিপাত কৰিম বুলি কৈছিল, কিন্তু আচলতে বধ কৰিবলৈহে বিচাৰিছিল। 9 আৰু 10 নম্বৰ পদ, তেওঁলোকে ৰজাৰ এই কথা শুনি গ'ল। তাতে চোৱা, যি তৰা তেওঁলোকে পূবফালে দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ ল'ৰাটি থকা ঠাই পাই তাৰ ওপৰত ৰৈ থাকিল। সেই তৰা দেখি তেওঁলোক মহা আনন্দেৰে অতিশয় আনন্দিত হ'ল, অৰ্থাৎ তৰাটো আকৌ ওলাল। তেওঁলোকে কি জানি তৰাটো নেদেখাকৈয়েই বহুদূৰ আগবাঢ়ি আহিছিল। আজিকালি বহুতে যে কয় যে সেই সময়ত কেইটামান তৰা একলগ হৈ উজ্জ্বল তৰা যেন দেখা গৈছিল, সেই কথাটো যে গ্ৰহণযোগ্য নহয় সেইটো আমি ইয়াতে বুজি পাওঁ। কাৰণ মাজতে বহু সময় বা বহু দিন সেইটো দেখা পোৱা যোৱা নাছিল, আকৌ ওলাইছিল। গতিকে সেইটো এটা তৰাই হ'ব লাগিব। মুঠিয়ে এই কথাটো পৰিষ্কাৰ কৰি দিছে যে এইটো বৰ বিশেষ ধৰণৰ এটা তৰা আছিল, আচলতে অলৌকিক তৰা আছিল বুলি আমি বিশ্বাস কৰোঁ। এইটো অলৌকিক, আমি ইয়াৰ ব্যাখ্যা বিচাৰিবলৈ চেষ্টা কৰি লাভ নাই। অৱশ্যে কিছুমান জ্যোতিৰ্বিজ্ঞানীয়ে কোৱাৰ দৰে সেই সময়ত আকাশত যথেষ্ট আলোড়ন হৈছিল। যেতিয়া তেওঁ আহিছিল তেতিয়া পৃথিৱী আৰু আকাশমণ্ডল সকলোৱে তেওঁৰ আগমনত সঁহাৰি দিছিল। আমি ভাবোঁ তেনে কিবা এটা হয়তো ঘটিছিল, কিন্তু সেই জ্ঞানী পণ্ডিতসকলে এটা অলৌকিক তৰা দেখিছিল। 11 নম্বৰ পদ, আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়মে সৈতে ল'ৰাটিক দেখি তেওঁক দণ্ডৱতে প্ৰণাম কৰিলে, আৰু নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি সোণ, ধূনা এঠা আৰু গন্ধৰস তেওঁক উপহাৰ দিলে। যেতিয়া তেওঁলোক আহি পালে তেতিয়া যীশু অতিথিশালাৰ পাছফালে গোহালি ঘৰত নাছিল। বৈতলেহেমত মানুহৰ যি বিশাল জনসমাগম হৈছিল সেইটো শেষ হৈছিল। তেওঁলোক ঘৰলৈ উভতি উভতি গৈছিল কাৰণ লোকপিয়ল শেষ হৈছিল। কিন্তু এই সৰু শিশুটি নতুনকৈ জন্মিছিল, গতিকে তেওঁলোকে কিছুদিনৰ বাবে কেঁচুৱাটি তাৰ পৰা নিব পৰা নাছিল। কেঁচুৱাটো লৈ উভতি যোৱাটো কেঁচুৱাটোৰ বাবে বিপদজনক হ'লহেঁতেন। গতিকে তেওঁলোক বৈতলেহেমতেই আছিল, হয়তো কোনো এটা ঘৰত আছিল। সেই জ্ঞানী পণ্ডিতসকলে তেওঁলোকক এটা ঘৰত পালে বুলি ইয়াত লিখা আছে। বৰদিনৰ কাৰ্ডবিলাকত কিন্তু সেই জ্ঞানী পণ্ডিতকেইজনক গোহালী ঘৰলৈ অহা হিচাপেহে দেখুওৱা হয়, নহয় জানো? কিন্তু ইয়াত আমি তেনেদৰে পোৱা নাই। যোছেফে তেওঁলোকক দেখুৱাই নিদিলে তেওঁলোকে গোহালী ঘৰটো বিচাৰি নাপালেইহেঁতেন। তেওঁলোক যীশু থকা ঘৰটোলৈহে আহিছিল। এই কথাটো মন কৰক যে যেতিয়া তেওঁলোকে মাক মৰিয়মৰ সৈতে সৰু শিশুটি দেখিলে, তেওঁলোকে তেওঁক উপাসনা কৰিলে। এই সময়তেই আচলতে মৰিয়মে এনে সেৱা পালে, কিন্তু তেওঁলোকে মৰিয়মক সেৱা কৰা নাছিল, কিয়নো তেওঁলোক জ্ঞানী লোক আছিল। তেওঁলোকে শিশুটিকহে সেৱা কৰিছিল, আৰু শিশুটিকহে সোণ, ধূনা এঠা আৰু গন্ধৰস উপহাৰ দিছিল। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সৈতে জড়িত কথাখিনি অধ্যয়ন কৰি বেছ আকৰ্ষণ অনুভৱ কৰা যায়। আমাক যিচয়া 60 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত কোৱাৰ দৰে, পাঠ কৰি দিম। উটসমূহে মিডিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব, সেই আটাইবোৰ চিবাৰ পৰা আহিব, সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব আৰু জিহুৱাৰ প্ৰশংসা ঘোষণা কৰিব। তেওঁৰ দ্বিতীয় আগমনত বাৰু কোনটো উপহাৰৰ কথা উল্লেখ কৰা হোৱা নাই? সোণ আৰু কুন্দুৰুৰ কথা উল্লেখ কৰা হৈছে, তেনেহ'লে কি উল্লেখ কৰা হোৱা নাই? গন্ধৰস। তেওঁবিলাকে গন্ধৰস তেতিয়া নানিব, কিয়নো গন্ধৰসে বুজায় খ্ৰীষ্টৰ মৃত্যুক। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া দ্বিতীয়বাৰ আহিব, একোৱেই তেওঁৰ মৃত্যুৰ কথা আৰু নক'ব। সোণে বুজায় তেওঁৰ জন্মক, তেওঁ ৰজা হিচাপে জন্ম লৈছিল, সেইবাবে সোণে তেওঁৰ জন্মক বুজাইছে। ধূনা এঠাই বুজাইছে তেওঁৰ জীৱনৰ সুগন্ধ, আৰু গন্ধৰসে বুজায় তেওঁৰ মৃত্যু। তেওঁৰ প্ৰথম আগমনত তেওঁলৈ আগবঢ়োৱা উপহাৰবিলাকে এই কথাবোৰেই বুজাইছিল। প্ৰথম আগমনত তেওঁ জন্মিছিল ৰজা হিচাপে, কিন্তু তেওঁ আহিছিল মানৱ জাতিৰ পৰিত্ৰাণৰ বাবে ক্ৰুচত মৰি দিবলৈ আৰু তেওঁ জীৱনৰ সুগন্ধি বিলাবলৈ। কিন্তু দ্বিতীয়বাৰ যেতিয়া তেওঁ আহিব, তেওঁ আৰু জগতৰ পাপৰ বাবে ক্ৰুচত মৰি দিবৰ বাবে নাহে, তেওঁ আহিব ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু হিচাপে। সেইদিনা তেওঁক ৰজা হিচাপে পাবলৈ আপুনি বাৰু সাজুনে? আজি তেওঁক আপুনি আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? তেওঁৰ সেই দ্বিতীয় আগমনৰ বাবে আপুনি নিজক প্ৰস্তুত কৰি ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।